বিলাপ তিনি অধ্যায়। জিৰিমিয়াৰ দুখ আৰু বিশ্বাস। জিহুৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই। তেওঁ মোক খেদি পঠিয়ালে আৰু মোক পোহৰত নহয় কিন্তু অন্ধকাৰৰ পথতহে গমন কৰালে। নিশ্চয়কৈ তেওঁ মোক বিমুখ কৰিলে, ওৰে দিনটো তেওঁ মোৰ অহিতে নিজ হাত চলায়। তেওঁ মোৰ মাংস আৰু ছাল জীন কৰিলে, তেওঁ মোৰ হাড়বোৰ ভাঙিলে। তেওঁ মোৰ অহিতে চাৰিওফালে তিক্ততা আৰু শান্তিৰ ৰূপ গড়েৰে অৱৰোধ কৰিলে। বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে। মই ওলাই যাব নোৱাৰাকৈ তেওঁ মোৰ চাৰিওফালে বেৰা দিলে, তেওঁ মোৰ শিকলি গধুৰ কৰিলে। যদিও মই সহায়ৰ বাবে চিঞৰি কাটৰুক্তি কৰিছোঁ, তথাপি তেওঁ মোৰ প্ৰাৰ্থনালৈ কাণ নিদিয়ে। তেওঁ মোৰ পথবোৰ কটা শিলেৰে বন্ধ কৰিলে, মই লোৱা প্ৰতিটো বাটেই বেকা। মোৰ পক্ষে তেওঁ খাপ দি থকা ভালুক, গুপুত ঠাইত থকা সিংহৰ দৰে। তেওঁ মোৰ বাট আওবাট কৰিলে, তেওঁ মোক চকুলোৰে পৃথক কৰিলে আৰু মোক অনাথ কৰিলে। তেওঁ নিজৰ ধনু ভিৰাই ল'লে আৰু মোলৈ লক্ষ্য কৰি কাঁড় মাৰিলে। তেওঁ নিজৰ টিনৰ বান মোৰ মৰ্মস্থানত সুমুৱালে। মই মোৰ লোকসকলৰ হাঁহি উদ্বেগ কৰা ব্যক্তি হৈ পৰিলোঁ। দিনে দিনে তেওঁলোকৰ বিদ্ৰুপাত্মক গানৰ বিষয় হৈছোঁ। তেওঁ মোক তিতাৰে পূৰ কৰিলে আৰু মোক অধিককৈ নাকদানা খুৱালে। খোৱা বস্তুত মিহলি হোৱা শিলগুটিৰে তেওঁ মোৰ দাঁতো ভাঙিলে। তেওঁ মোক চাই লৈ ঠেলি পঠিয়ালে। তুমি মোৰ জীৱনৰ পৰা শান্তি আঁতৰ কৰিলা, মই মংগল পাহৰিলোঁ। গতিকে মই ক'লোঁ, মোৰ জাকজমকতা শেষ হৈ গ'ল, সেয়ে মোৰ আশা অৱশ্যেই জিহুৱাৰ পৰা আহিব। মোৰ দুখ আৰু তাৰণা সোঁৱৰণ কৰোঁতে মই নাকদানা আৰু বিহ সোঁৱৰণ কৰোঁ। মোৰ প্ৰাণৰ সোঁৱৰণত সেইবোৰ এতিয়াও আছে আৰু মোৰ প্ৰাণ মোৰ অন্তৰত নত হৈছে। কিন্তু মোৰ মনত ইয়াক পুনৰাই সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে। আমি যে সম্পূৰ্ণ শেষ নহ'লোঁ, এইটোৱে জিহুৱাৰ বিশ্বাসযোগ্য নিয়ম, কিয়নো তেওঁ কৰুণাময় কাৰ্যৰ শেষ নাই। তেওঁ কৰুণাময় কাৰ্যৰ প্ৰতি প্ৰভাততে নতুন হয়। তোমাৰ বিশ্বস্ততা মহৎ। মোৰ প্ৰাণে কয়, জিহুৱাই মোৰ অংশ, এই হেতুকে মই তেওঁত ভৰসা কৰিম। জিহুৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মংগলময়। জিহুৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল। যৌৱনকালত যুঁৱলি বোৱাই মানুহৰ পক্ষে মংগলময়। তেওঁ তাৰ ওপৰত যুঁৱলি দিয়াৰ কাৰণে সি অকলেই বহি থাকক আৰু নিজম দি থাকক। সি নিজৰ মুখ ধূলিত ৰাখক, কিজানি আশা হ'ব পাৰে। সি তাত প্ৰহাৰ কৰাজনলৈ গাল পাতি দিয়ক, সি নিন্দাৰে পৰিপূৰ্ণ হওক, যাতে প্ৰভুৱে চিৰকাললৈকে তাক ত্যাগ নকৰিব। যদিও তেওঁ কষ্ট দিয়ে, তথাপি তেওঁৰ অধিক দয়া অনুসাৰে কৃপা কৰিব, কিয়নো তেওঁ নিজ ইচ্ছাৰে কষ্ট নিদিয়ে বা মানুহৰ সন্তানসকলক বেজাৰ নিদিয়ে। পৃথিৱীৰ আটাই বন্দীবোৰক ভৰিৰ তলত গুৰি কৰা, সৰ্বোপৰি জনাৰ আগত মানুহৰ স্বত্ব গুচোৱা আৰু মানুহৰ গোচৰত তাক অন্যায় কৰা, জিহুৱাই জানো সেইবোৰৰ বিষয়ে নেদেখে। প্ৰভুৱে আজ্ঞা নকৰাকৈ কোন ব্যক্তিয়ে কোৱা বাক্য সিদ্ধ হয়? সৰ্বোপৰি জনাৰ মুখৰ পৰা মংগল আৰু অমংগল নোলায়। জীৱিত মানুহে কিয় আপত্তি কৰে? মানুহে নিজ পাপৰ দণ্ডৰ বাবে কিয় আপত্তি কৰে? আহা, আমি বিচাৰ কৰি আমাৰ নিজ পদবোৰ পৰীক্ষা কৰোঁ হওক আৰু পুনৰাই জিহুৱালৈ ঘূৰোঁ হওক। স্বৰ্গ নিবাসী ঈশ্বৰলৈ আমাৰ হৃদয় আৰু হাত তুলি প্ৰাৰ্থনা কৰোঁ হওক। আমি অপৰাধ আৰু বিদ্ৰোহ কৰিলোঁ, সেয়ে তুমিও আমাক ক্ষমা নকৰিলা। তুমি নিজকে কুদ্ধেৰে ঢাকিলা আৰু আমাক পাছে পাছে খেদিলা। তুমি আমাক হত্যা কৰিলা আৰু আমাক তুমি দয়া নকৰিলা। তুমি নিজকে মেঘে হৈতে ঢাকিলা, সেয়ে কোনো প্ৰাৰ্থনাই ভেদ কৰিব নোৱাৰিলে। তুমি আমাক লোকসমূহৰ মাজত পৰিতিক্ত আৰু অস্বীকাৰ কৰিলা। আমাৰ আটাই শত্ৰুৱে আমাৰ অহিতে মুখ বহলকৈ মেলি ঠাট্টা কৰিলে। সেই গাঁতৰ ভয়, নিৰ্জনতা আৰু নিষ্প্ৰেষণ আমালৈ একেলগে আহিছে। মোৰ জাতিস্বৰূপা জীয়াৰীৰ নিষ্প্ৰেষণৰ কাৰণে মোৰ চকুৰ পৰা পানী ফুট বৈছে। মোৰ চকু পানী নিগৰে আৰু ই ক্ৰান্ত নহয় আৰু শেষ নোহোৱালৈকে নিগৰে। যেতিয়ালৈকে জিহুৱাই স্বৰ্গৰ পৰা তললৈ চাই দৃষ্টি নকৰে, মোৰ নগৰৰ আটাই জীয়াৰীৰ কাৰণে মোৰ চকুৱে মোৰ প্ৰাণক দুখ দিছে। শত্ৰুবোৰে বিনা কাৰণত পক্ষী চিকাৰ কৰাৰ দৰে মোক নিৰ্দয়ভাৱে চিকাৰ কৰিলে। তেওঁলোকে অন্ধকূপত মোৰ প্ৰাণ সংহাৰ কৰিলে আৰু মোৰ ওপৰত এটা শিল ৰাখি থলে। মোৰ মূৰৰ ওপৰেদি পানী বৈ গ'ল। মই ক'লো যে মই উচ্ছন্ন হ'লো। হে জিহুৱা, মই দ অন্ধকূপৰ পৰা তোমাৰ নাম ল'লো। যেতিয়া মই ক'লো সহায় পাবলৈ কৰা মোৰ কাটৰোক্তিলৈ তুমি কাণত সোপা নিদিবা, তেতিয়া তুমি মোৰ ধ্বনি শুনিলা। তোমাৰ নাম লোৱা দিনত তুমি ওচৰ চাপি আহি ক'লা, ভয় নকৰিবা। হে প্ৰভু, তুমি মোৰ প্ৰাণৰ অভিযোগ প্ৰতিবাদ কৰিলা, তুমি মোৰ জীৱন মুক্ত কৰিলা। হে জিহুৱা, তেওঁলোকে মোলৈ কৰা অন্যায় তুমি দেখিছা, মোৰ গোচৰ বিচাৰ কৰা। তেওঁলোকৰ আটাই প্ৰতিকাৰৰ কাৰ্য আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলচ তুমি দেখিলা। হে জিহুৱা, তেওঁলোকৰ ধিক্কাৰ আৰু মোৰ অহিতে কৰা তেওঁলোকৰ সকলো আলোচনা তুমি শুনিলা। তুমি মোৰ অহিতে উঠাবোৰৰ ওঠৰ বাক্য আৰু গোটেই দিন মোৰ বিৰুদ্ধে কৰা তেওঁলোকৰ কল্পনা শুনিলা। তুমি তেওঁলোকৰ বহা আৰু উঠা দেখা, মই তেওঁলোকৰ ঠাট্টাৰ গানৰ বিষয়। হে জিহুৱা, তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তুমি তেওঁলোকক প্ৰতিফল দিয়া। তুমি তেওঁলোকক মনৰ জঠৰতা প্ৰদান কৰা। তোমাৰ হাও তেওঁলোকৰ ওপৰত পৰক। তুমি কুদ্ধত তেওঁলোকৰ পাছে পাছে খেদি যোৱা আৰু জিহুৱাৰ আকাশমণ্ডলৰ তলৰ পৰা তেওঁলোকক উচ্ছন্ন কৰা।